লোক অধ্যায় তিনি। টিবিৰিয়া কৈশৰ মহাৰাজা হোৱাৰ পঞ্চদশ বছৰত পণ্টিয় পিলাত যিহুদিয়াৰ অধিপতি হেৰোদ, গালিল প্ৰদেশৰ ৰজা আৰু তেওঁৰ ভায়েক ফিলিপ, জিতুৰিয়া আৰু ট্ৰাখুনিটিয়া প্ৰদেশৰ ৰজা আৰু লুচানিও অবিলিনী প্ৰদেশৰ ৰজা হওঁতে হানন আৰু কায়েফা মহাপুৰোহিত হোৱা কালত অৰণ্যত জখৰিয়াৰ পুতেক জোহনলৈ ঈশ্বৰৰ বাক্য প্ৰকাশিত হ'ল। তেতিয়া যেনেকৈ যিছয়া ভাৱবাদীৰ বাক্যৰ পুস্তকত লিখা আছে, বোলে,
অৰণ্যত ৰিঙিওৱা এজনৰ মাত এই, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা, আটাই খাল পূৰ কৰা হ'ব, সকলো পৰ্বত আৰু উপপৰ্বত চাপৰ কৰা হ'ব, বেকা বাট পোন আৰু খলাবমা সমান কৰা হ'ব, আৰু সকলো মৰ্ত্যই ঈশ্বৰৰ পৰিত্ৰাণ দেখিব।
তেনেকৈ তেওঁ জৰ্দনৰ ওচৰৰ সকলো অঞ্চললৈ আহি পাপমোচনৰ অৰ্থে মন পালতনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে। তাতে তেওঁৰ দ্বাৰাই বাপ্তাইজিত হবলৈ ওলাই অহা লোকসমূহক তেওঁ কলে,
হে সৰ্পৰ বংশ, আগলৈ হব লগা ক্ৰোধৰ পৰা পলাবলৈ কোনে তোমালোকক বুদ্ধি দিব? এই হেতুকে মন পালতনৰ উপযুক্ত ফলেৰে ফলৱান আৰু আব্ৰাহাম আমাৰ পিতৃ এই কথা মনত নাভাবিব, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাই আব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে, আৰু এতিয়াই গছৰ গুৰিত উঠাৰ লাগি আছে। এই হেতুকে যি যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়।
তেতিয়া লোকসমূহে তেওঁক সুধিলে,
তেন্তে আমি কি কৰিব লাগে?
তাতে জোহনে উত্তৰ দি তেওঁবিলাকক কলে,
যাৰ দুটা চোলা আছে তেওঁ চোলা নথকা মানুহৰ সৈতে ভগাই লওক, আৰু যাৰ খোৱা বস্তু আছে তেওঁ সেইদৰে কৰক।
পাছে কৰতোলাবিলাকেও বাপ্তাইজিত হবলৈ আহি তেওঁক সুধিলে,
হে গুৰু, আমি কি কৰিব লাগে?
তেওঁবিলাকক কলে,
তোমালোকলৈ নিৰূপণ কৰাতকৈ অধিক কাঢ়ি নলবা।
সেনাবিলাকেও তেওঁক সুধিলে,
আমিওনো কি কৰিব লাগে?
তাতে তেওঁবিলাকক কলে,
কাকো অত্যাচাৰ নকৰিবা আৰু মিছা অপবাদো নিদিবা, আৰু তোমালোকৰ দৰমহাতে সন্তুষ্ট হৈ থাকিবা।
পাছে মানুহবিলাকে অপেক্ষা কৰি এই জোহনেই সেই অভিষিক্ত জনা হয়নে নহয় ইয়াকে সকলোৱে নিজৰ নিজৰ মনত বিবেচনা কৰি থাকোঁতে জোহনে উত্তৰ দি সকলোৰে আগত কলে,
মই হলে তোমালোকক পানীত বাপ্তাইজ কৰিছো, কিন্তু মোতকৈ শক্তিমান জনা আছে, মই তেওঁৰ পাদুকাৰ বান মেলিবৰো যোগ্য নহয়, তেওঁই তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তাইজ কৰিব, তেওঁৰ খলা ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ মেৰত চপাই থবলৈ তেওঁৰ কোলা তেওঁৰ হাততে আছে, কিন্তু তেওঁ ঘোলা ননুমোৱা জুইত পুৰিব।
এইদৰে তেওঁ আন আন ভালেমান কথাৰে উপদেশ দি মানুহবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলে। কিন্তু হেৰোদ ৰজা তেওঁৰ ভায়েকৰ তিৰোতা হেৰোদিয়াৰ বিষয়ে আৰু তেওঁ কৰা সকলো কুকৰ্মৰ বিষয়েও জোহনৰ দ্বাৰাই অনুযুক্ত হোৱাত তেওঁ জোহনক বন্দীশালত বন্ধ কৰি পাপৰ উপৰি পাপ কৰিলে। সকলো মানুহক বাপ্তাইজ কৰা সময়ত যীশুকো বাপ্তাইজ কৰা হলত তেওঁ প্ৰাৰ্থনা কৰোঁতে স্বৰ্গৰ দুৱাৰ মুকলি হ'ল আৰু পবিত্ৰ আত্মাই দৈহিক আকাৰ ধৰি কপৌৰ নিচিনা হৈ তেওঁৰ ওপৰলৈ নামি আহিল।
আৰু তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাক মই পৰম সন্তুষ্ট।
এই আকাশীবাণী হ'ল। যীশুৱে কাৰ্য আৰম্ভ কৰা সময়ত তেওঁৰ বয়স ডেৰ কুৰিমান বছৰ হৈছিল। লোকে বুজাৰ দৰে তেওঁ যোচেফৰ পুত্ৰ, যোচেফ এলিৰ পুত্ৰ, এলি মত্ততৰ পুত্ৰ, মত্তত লেবিৰ, লেবি মলকীৰ, মলকী ইয়ান্নায়ৰ, ইয়ান্নাই যোচেফৰ, যোচেফ মত্ততীয়ৰ, মত্ততীয় আমোচৰ, আমোচ নহুমৰ, নহুম ইছলিৰ, ইছলি নগীৰ, নগী মাতৰ, মাত মত্ততীয়ৰ, মত্ততীয় চিমিয়নৰ, চিমিন যোচেফৰ, যোচেফ জুদাৰ, জুদা জোহাননৰ, জোহানন ৰিচাৰ, ৰিচা জৰুবাবিলৰ, জৰুবাবিল চলটায়েলৰ, চলটায়েল নেৰীৰ, নেৰী মলকীৰ, মলকী অদ্দিৰ, অদ্দি কুসমৰ, কুসম ইলমাদমৰ, ইলমাদম এৰৰ, এৰ যীচুৰ, যীচু ইলিয়েচৰৰ, ইলিয়েচৰ জুৰিমৰ, জুৰিম মত্ততৰ, মত্তত লেবিৰ, লেবি চিমিউনৰ, চিমিউন জুদাৰ, জুদা যোচেফৰ, যোচেফ জুনমৰ, জুনম ইলিয়াকিমৰ, ইলিয়াকিম মিলিয়াৰ, মিলিয়া মিন্নাৰ, মিন্না মত্ততৰ, মত্তত নাথনৰ, নাথন ডায়ুদৰ, ডায়ুদ যিচয়ৰ, জিচয় উবেদৰ, উবেদ বুৱজৰ, বুৱজ চলমুমৰ, চলমুম নচুনৰ, নচুন অম্বিনাদৱৰ, অম্বিনাদৱ অৰ্ণীৰ, অৰ্ণী হিচুণৰ, হিচুণ পেৰছৰ, পেৰছ জিহুদা, জিহুদা জাকুবৰ, জাকুব ইছাহাকৰ, ইছাহাক আব্ৰাহামৰ, আব্ৰাহাম তেৰহৰ, তেৰহ নাহুৰৰ, নাহুৰ স্বৰূগৰ, স্বৰূপ বিয়ুৰ, বিয়ু পেলগৰ, পেলগ এৱৰৰ, এৱৰ চেলহৰ, চেলহ কৈননৰ, কৈনন অৰ্ফক্সদৰ, অৰ্ফক্সদ চেমৰ, চেম নোহৰ, নোহ লেমকৰ, লেমক মথুচেলহৰ, মথুচেলহ হনুকৰ, হনুক জেৰদৰ, জেৰদ মহল্লেলৰ, মহল্লেল কৈননৰ, কৈনন ইনুচৰ, ইনুচ শেঠৰ, শেঠ আদমৰ, আদম ঈশ্বৰৰ পুত্ৰ।